প্ৰথম বংশাৱলী 23 অধ্যায়। দাউদে চলোমোনক ৰজা পতা লেবিয়া আৰু পুৰোহিতসকলৰ কথা। যেতিয়া দাউদে বৃদ্ধ হৈ জীৱনৰ শেষ অৱস্থাত পালে, তেতিয়া তেওঁৰ পুত্ৰ চলোমোনক ইজৰাইলৰ ওপৰত ৰজা পাতিলে। তেওঁ পুৰোহিত আৰু লেবিয়াসকলৰ সৈতে ইজৰাইলৰ সকলো প্ৰধান লোকসকলক একগোট কৰিলে। লেবিয়াসকলৰ 30 বছৰ আৰু তাৰ ওপৰৰ বৰিষীয়া লোকসকলক গণনা কৰা হ'ল। তেওঁলোকৰ সংখ্যা 38,000 আছিল। তেওঁলোকৰ মাজৰ 24,000 লোকক জিহুৱাৰ গৃহৰ কাৰ্য কৰিবলৈ নিযুক্ত কৰা হ'ল আৰু 6,000 লোক কৰ্মচাৰী আৰু বিচাৰকৰ্তা আছিল। 4,000 দুৱৰী আছিল আৰু 4,000 লোক বাদ্যযন্ত্ৰৰ সৈতে জিহুৱাৰ প্ৰশংসা কৰিবৰ বাবে আছিল। এই বিষয়ে দাউদে কৈছিল, এইবোৰ মই আৰাধনাৰ বাবে সাজিছো। দাউদে তেওঁলোকক লেবিয়াসকলৰ লগত যোগাযোগ কৰিবলৈ বিভিন্ন দলত বিভক্ত কৰিলে। গেচুন, কহাত আৰু মৰাৰী, গেচুনীয়াসকলৰ বংশধৰসকলৰ গোষ্ঠীৰ পৰা। তাত লদ্দন আৰু চিমিয়াৰ আছিল। তাত লদ্দনৰ 3 পুত্ৰ আছিল। জিহিয়েল মুখ্য লোক আছিল। তাৰ পাছত জেথম আৰু জুৱেল আছিল। চিমিৰ 3 পুত্ৰ আছিল, চল্লুমত, হজিয়েল আৰু হাৰণ। এওঁলোক লৰ্ডনৰ গোষ্ঠীৰ মুখ্য লোক আছিল। চিমিৰ 4 পুত্ৰ আছিল, জহত, জিনা, জিউচ আৰু বৰিয়া। তেওঁলোকৰ মাজত জহত ডাঙৰ আছিল আৰু দ্বিতীয় জিজা। কিন্তু জিউচ আৰু বৰিয়াৰ অধিক সন্তান নাছিল, সেয়ে তেওঁলোক একে কামৰ বাবে একে গোষ্ঠীৰ বুলি বিবেচনা কৰা হৈছিল। কহাতৰ 4 পুত্ৰ আছিল, অম্মম, জিচহৰ, হিব্বুন আৰু উজিয়েল। অম্মমৰ পুত্ৰ আছিল হাৰুণ আৰু মুচি। অতি পবিত্ৰ বস্তু জিহুৱাৰ সাক্ষাতে ধূপ জ্বলায়, তেওঁ পৰিচৰ্যা কৰিবলৈ আৰু তেওঁ নামেৰে চিৰকাল আশীৰ্বাদ কৰিবৰ বাবে হাৰুণক আৰু তেওঁ বংশধৰসকলক 4 মনোনীত কৰা হ'ল। কিন্তু ঈশ্বৰৰ লোক মুচিৰ পুত্ৰসকলক লেবিয়া বুলি বিবেচনা কৰিছিল। মুচিৰ পুত্ৰ গেচুন আৰু ইলিয়েজৰ, গেচুনৰ বংশধৰ চবুৱেল ডাঙৰ আছিল। ইলিয়েজৰ বংশধৰ ৰহবিয়া আছিল। ইলিয়েজৰ আৰু পুত্ৰ নাছিল, কিন্তু ৰবিয়াৰ বহুতো বংশধৰ আছিল। জিচহৰৰ পুত্ৰ চলুমিত মুখ্য আছিল। হিব্ৰুণৰ বংশধৰ জিৰিয়া ডাঙৰ আছিল। দ্বিতীয় অমৰীয়া, তৃতীয় জহজিয়েল আৰু চতুৰ্থ জিকমিয়াম। উজিয়েলৰ পুত্ৰ মিখা ডাঙৰ আছিল আৰু দ্বিতীয় জিচিয়া। মৰাৰীৰ পুত্ৰ মহলি আৰু মুচি আছিল। মহলিৰ পুত্ৰ ইলিয়াজ আৰু কিছ। ইলিয়াজৰ পুত্ৰ নোহোৱাকৈয়ে মৃত্যু হ'ল। তেওঁ কেৱল কেইজনীমান জীয়েক আছিল। কিছৰ পুত্ৰসকলে তেওঁলোকক বিয়া কৰাইছিল। মুচিৰ 3 পুত্ৰ মহলি, এডৰ আৰু জিৰেমুত। এই লেবিয়া বংশধৰসকলে নিজৰ গোষ্ঠীৰ লগত যোগাযোগ কৰিছিল। তেওঁলোক নেতৃত্বত আছিল, যাৰ নাম গণনা কৰা হৈছিল আৰু তালিকাত আছিল। জিহুৱাৰ গৃহৰ পৰিচৰ্যা কৰা গোষ্ঠীৰ লোকসকল 20 বছৰ আৰু তাৰ ওপৰ বয়সৰ আছিল। কাৰণ দাউদে কৈছিল, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই তেওঁ লোকসকলক বিশ্ৰাম দিলে। তেওঁ সদাকালৰ বাবে নিজৰ গৃহ জিৰচালেমত নিৰ্মাণ কৰিলে। লেবিয়াসকলে আবাস আৰু তেওঁ পৰিচৰ্যাত ব্যৱহাৰ কৰা সকলো সামগ্ৰী আৰু কঢ়িয়াব লগা নহ'ব। কাৰণ দাউদৰ শেষ বাক্যৰ অনুসাৰে 20 বছৰ আৰু তাতকৈ ওপৰ বয়সৰ লেবিয়াসকলক গণনা কৰা হ'ল। তেওঁলোকে জিহুৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে হাৰুণৰ বংশধৰসকলৰ সহায়কাৰী আছিল। তেওঁলোক চোতালকেইখন, কোঠালীবোৰ, সকলো পবিত্ৰ বস্তু সূচী কৰা আৰু ঈশ্বৰৰ গৃহৰ আন সকলো কামৰ তত্বাৱধান কৰিছিল। তেওঁলোকে দশন পিঠা, শস্য উৎসৱৰ বাবে মিহি আটাগুড়ি, সমীৰ নিদিয়া পিঠা, তাৱাত হেগ দিয়া পিঠা, তেলত মিহলোৱা আৰু সকলো জোখ আৰু পৰিমাণ চোৱাৰ তত্বাৱধানত আছিল। তেওঁলোকে প্ৰতি ৰাতিপুৱা আৰু গধূলি জিহুৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবেও থিয় হৈছিল। আৰু জিহুৱাৰ উদ্দেশ্যে প্ৰতিদিনে বিধানৰ মতে লেখ অনুসাৰে বিশ্বাম্বাৰত আৰু ন জুন উৎসৱত আৰু নিৰূপিত পৰ্বতত জিহুৱাৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিছিল। তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দায়িত্বত আছিল। জিহুৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰুণৰ বংশধৰ সকলোকো সহায় কৰিছিল।